এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। নদী পৰ্যটনৰ সবলীকৰণ আৰু বহনক্ষম বিকাশ নিশ্চিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটীৰ লাচিতঘাটত ব্ৰহ্মপুত্ৰ আলোকস্তম্ভৰ আধাৰশিলা স্থাপন কৰে। বগীবিল, পাণ্ডু, বিশ্বনাথ ঘাট আৰু শিলঘাটত মুঠ 84 কোটি টকা ব্যয় সাপেক্ষে এই আলোকস্তম্ভসমূহ নিৰ্মাণ কৰা হ'ব। এই আলোকস্তম্ভসমূহে ব্ৰহ্মপুত্ৰৰ জলভাগেৰে সুৰক্ষিত আৰু নিৰৱচ্ছিন্ন জাহাজ চলাচল, 2 নম্বৰ ৰাষ্ট্ৰীয় জলপথত যাত্ৰী আৰু মালবাহী জাহাজৰ চলাচল বৃদ্ধি, প্ৰমোদতৰী পৰ্যটন তথা থলুৱা উদ্যমিতাৰ প্ৰসাৰ আৰু কৰ্মসংস্থাপন সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ব্ৰহ্মপুত্ৰক পূৰ্ণাংগ মালবাহী কৰিডৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে।
ব্ৰহ্মপুত্ৰৰ দাঁতিত আজি ৰিভাৰ লাইট হাউচ পোনপ্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ বুকুত নিৰ্মাণ হ'বলৈ গৈ আছে। আজি আধাৰশিলা স্থাপন কৰা হ'ল। 4টাকৈ লাইট হাউচ, এটা পাণ্ডু, এটা হ'ব শিলঘাট, নগাঁও, কাজিৰঙাৰ দাঁতিত, এটা হ'ব ডিব্ৰুগড় আৰু এটা হ'ব উত্তৰ পাৰ বিশ্বনাথ চাৰিআলি। গতিকে 4টা লাইট হাউচত অত্যাধুনিক সা সুবিধা থাকিব, পৰ্যটকৰ বাবে আকৰ্ষণীয় কেন্দ্ৰবিন্দু হ'ব। আপোনালোকে শুনি ভাল পাব, লাইট হাউচ আজি হাজাৰ বছৰ আগতে নিৰ্মাণ কৰা লাইট হাউচে উল্লেখযোগ্য জাহাজক সঠিক পথৰ সন্ধান দি আহিছে, উল্লেখযোগ্য শ্বিপিং ছেক্টৰত কাম কৰি আহিছে। গতিকে সেই লাইট হাউচটো আমাৰ নাবিকসকলৰ বাবে আটাইতকৈ বিশ্বাসযোগ্য বন্ধু।
ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ আজি অন্তিম দিনা অসমৰ খালী হ'বলগীয়া 3খন আসনৰ বাবে এন ডি এ মিত্ৰজোঁটৰ 3গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। বিজেপিৰ তেৰছ গোৱালা, যোগেন মোহন আৰু ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়োৱে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত মনোনয়ন দাখিল কৰে। 3গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাৰ সম্ভাৱনা আছে। এতিয়ালৈকে বিৰোধী পক্ষৰ কোনো সদস্যই মনোনয়ন দাখিল কৰা নাই। উল্লেখযোগ্য যে 16 মাৰ্চত অসমৰ লগতে অন্যান্য ৰাজ্যত খালী হ'বলগীয়া ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। শিলচৰৰ বিভিন্ন পেট্ৰল পাম্পত তেল সংগ্ৰহ কৰিবলৈ গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হোৱাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে কাছাৰত পেট্ৰল বা ডিজেলৰ নাটনি হোৱা নাই বুলি প্ৰকাশ কৰিছে। আজি জাৰি কৰা এটা চৰকাৰী বিজ্ঞপ্তিত জিলা প্ৰশাসনে পেট্ৰল ডিজেলকে ধৰি জিলাখনত পেট্ৰলিয়ামজাত সামগ্ৰীৰ নাটনি হোৱা নাই আৰু এই ক্ষেত্ৰত গ্ৰাহকসকলক চিন্তিত নহবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে পশ্চিম এছিয়াত চলি থকা বিভীষিকাময় পৰিস্থিতিৰ প্ৰভাৱ ভাৰততো পৰাৰ আশংকা কৰি একাংশ গ্ৰাহকে পেট্ৰল ডিপুসমূহত তেল সংগ্ৰহ কৰিবলৈ ভিৰ কৰা দেখা গৈছে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ পানী যোগান আঁচনিসমূহৰ পৰিচালনা আৰু মেৰামতি সন্দৰ্ভত আজি মৰিগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত অনামিকা তেৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত ৰাইজৰ পৰা নিয়মীয়া শুল্ক সংগ্ৰহৰ জৰিয়তে আঁচনিসমূহৰ পৰিচালনা আৰু দীৰ্ঘস্থায়িত্ব সুনিশ্চিত কৰাৰ বিষয়ে আলোচনা কৰা হয়। বৈঠকত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা বাবুল বড়ো, উন্নয়ন খণ্ড বিষয়া আৰু জিলাখনৰ পঞ্চায়ত সচিবসকল উপস্থিত থাকে। আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি অহা শনিবাৰে নিশা আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত সংবাদ ক্ষেত্ৰত নাৰী, প্ৰত্যাহ্বান আৰু প্ৰত্যাশা শীৰ্ষক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত সাংবাদিক সুস্মিতা গোস্বামী, অৰুণিমা কলিতা আৰু ভিডিঅ' সাংবাদিক মল্লিকা কলিতাই মনৰ ভাৱ প্ৰকাশ কৰিব। অনুষ্ঠানটোৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। বঙাইগাঁও জিলাৰ মাণিকপুৰ থানা এলেকাৰ সমীপৰ কলিতাপাৰাত আজি স্কুটি আৰোহী দুজন কিশোৰৰ অগ্নিদগ্ধ হৈ মৃত্যু হয়। আমাৰ বঙাইগাঁৱৰ সংবাদদাতাই জনোৱা মতে কাৰিকৰী বিজুতিৰ ফলত স্কুটিখন বিস্ফোৰিত হোৱাৰ লগতে স্কুটি আৰোহী দুজন কিশোৰ অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হয়। নিহত কিশোৰ দুজন অদলাগুৰি বাসিন্দা নয়ন ৰায় আৰু ধনজ্যোতি ৰায় বুলি চিনাক্ত কৰা হৈছে। এই শোকাবহ ঘটনাই সমগ্ৰ মাণিকপুৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামৰ দ্বিতীয়খন ছেমি ফাইনেলত ভাৰত ইংলেণ্ডক জয়ৰ বাবে 254 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ভাৰতে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত অভাৰত 7টা উইকেট হেৰুৱাই 253 ৰাণ সংগ্ৰহ কৰে। বাতৰি যুগুতোৱাৰ পৰলৈকে ইংলেণ্ডে 4 অভাৰত 1টা উইকেট হেৰুৱাই 38 ৰাণ সংগ্ৰহ কৰিছে। আজিৰ বিজয়ী দলটোৱে দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত নিউজিলেণ্ডৰ সন্মুখীন হ'ব।